Good morning, Itu Akashwani Kohima. Phujur laga khobor puriya sim kongnongla. UN Home Minister Amit Sharma manukhan lokot nicho madtangdu bachakhan lokori hikai kina culture aru civilization jotom kori rakhibili koirise. Tarba newspaper Mumbai Samachar laga documentary ekta Mumbai de lakho kori dia samay jua kali jokloi kina itu koise. UN Minister Sharma koise ki duniya de kuno desh de India nishina bhasha বেশি নাই আৰু দুচৰা কোনো ফৰেইন ভাষা দি ইণ্ডিয়ান ভাষাৰ নিচিনা গ্ৰামাৰ নাই বুলি কৈছে। মণিপুৰ চৰকাৰ বা ষ্টেটে চব স্কুলছ আৰু কলেজেছ কাৰণে দুদিন কাৰণে আজি আৰু আহিয়াকালিতো ছুটী হিচাপ জনাই দিছে যদিও ষ্টেটে কাননৰ হকম অৱস্থা বিয়া হৈ থকাৰ কাৰণে আছে। মৈৰাং দি বম ফুটাই কিনে একটা চিভিলিয়ান লগত মৰাই দিয়া ঘটনা হোৱাৰ পাছতে শনিবাৰ তিনিদিবি স্কুলছ আৰু কলেজেছ কান্দো বন্ধ ৰাখিছে। একে সময়তে চিফ মিনিষ্টাৰ এন বীৰেন সিং তেওঁলোকৰ পাৰ্টি এম এল এছ লগত স্পীকাৰ আৰু তেওঁলোকৰ কেবিনেট কলিগছ বা গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগত ৰাজভৱন দি যোৱাকালি লগ কৰিছে আৰু 8-point ৰিজলিউচনটো গভৰ্ণৰ লগত জমা কৰি দিছে। এতিয়া ছেভেন্থ ৰাষ্ট্ৰীয় পোষণ মাহ জাৰি থাকি এলেকা ভাগটি এতিয়া তাকে 1,79,00,000 এক্টিভিটিছ কান কৰি এলেকা খবৰ কৰি আছে। পোষণ মাহ যেন 1 ছেপ্টেম্বৰ পৰা চুৰু কৰিছে এইটো 2 মহিনা 30 তাৰিখ তাক জাৰি ৰাখিবলৈ আছে। 1 মহিনা কেম্পেইনটো গুজৰাট পৰা চুৰু কৰি দি কিনে দৰকাৰ থিমছ দি এনেমিয়া গ্ৰথ মনিটৰিং কমপ্লিমেণ্টাৰী ফিডিং আৰু পোষণ বি বিদ্যায় বি এইটোৰ লগত দেশপুৰ আদি ভালৱালা গভৰ্ণেন্স কাৰণে টেকনলজি কান্দি দৰকাৰ ৰাখি আছে। কেম্পেইন পৰা এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি দি এক পেইড মাৰ্কি নাম ইনিচিয়েটিভ পৰা দৰকাৰ ৰাখি আছে যদি প্লাণ্টেশ্যনটো কাম চলি থাকে 13.95 লাখ চব অংগনৱাড়ী চেণ্টাৰ্ছ দি কৰি বুলি মনোঠাই দিছে। মিনিষ্টাৰ অফ ৱিমেন আৰু চাইল্ড ডেভেলপমেণ্ট পৰা একটা ষ্টেটমেণ্টে কৈছে কমপ্লিমেণ্টাৰী ফিটিং পৰা 20 লাখৰ এক্টিভিটিছ কৰি এলেকা খবৰ থাকি আছে। মিনিষ্ট্ৰী বা কৈছে কি দেশ দি আলাগ আলাগ ষ্টেটছ লগা 756 ডিষ্ট্ৰিক্টছ বা অৱেৰনেছ ড্ৰাইভ আৰু নিউট্ৰিচন ফকাছ চেনচিটাইজেশ্যন এক্টিভিটিছ চামিল থাকি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী বা তেওঁলোকৰ মন ভাৱনা কথা কান্দো দেশ আৰু বিদেশ দি থাকে মানুহৰ লগত মন কী বাত কাৰ্যক্ৰম দি আকাশবাণীৰ পৰা ইটো মহিনা 29 তাৰিখটি কৈ দিবলৈ আছে। মন্থলি ৰেডিঅ' কাৰ্যক্ৰম লগা ইটো 114th এপিছড হবলৈ আছে। মানুহৰ বা নিজৰ আইডিয়াছ আৰু ভাৱনা কান্দো কাৰ্যক্ৰম কাৰণে টোল ফ্ৰী নম্বৰ 1800117800 দি জমা কৰি দিবলৈ পাৰিব। মানুহৰ পৰা মিছ কল ইত্যাদি 1922 দি কিনে এছ এম এছ পাই যোৱা লগা লিংক জাৰি কিনে নিজৰ ভাৱনা কান্দো প্ৰাইম মিনিষ্টাৰ লগত চিঠা কৈ দিবলৈ বি পাৰিব। মানুহৰ বা নিজৰ জানকাৰীটো অনলাইন বা নৰেন্দ্ৰ মোদী এপ নহলে মাই জিঅ'ভি অপেন ফৰাম দি বি ভাগ কৰিবলৈ পাৰিব। আহি থাকে এপিছড কাৰণে ছাজেশ্যনছ কান্দো ইটো মহিনা 27 তাৰিখ তাক একচেপ্ট কৰিবলৈ আছে। ৰিংমা চিলুজি আৰু ৰিংমা ষ্টুডেণ্টছ ইউনিয়ন বা এতিয়া থাকে চৰকাৰৰ লগতে নিউলেণ্ড চুকেন 10 IRBN জাতিমাৰ ৰাস্তাটো জৰুৰী হিচাপ নাই দিবলৈ দৰকাৰ ৰাখিবলৈ আৰু চব হাৱা পানী সময় গাড়ী পলাবলৈ পাৰে ৰাস্তাটো মানুহৰ লগা মদক কাৰণে বনাই দিবলৈ কৈছে। দুয়োটা বডীৰ পৰা কৈছে কি ডিমাপুৰ আৰু ষ্টেট কেপিটেল কহিমা জৰাই দিয়া দুচৰাৱালা ৰাস্তা নিউলেণ্ড চুকেন 10 IRBN জাতিমাটো ষ্টেট চৰকাৰ বা নাবনাই কিনে ছাৰি দিছে। এইটো কাৰণে ইটোবা ষ্টেট চৰকাৰৰ লগতে ষ্টেট কেপিটেল পৰা নাগালেণ্ড কমাৰ্চিয়েল হাব লগত জৰাই দিয়া দুচৰাৱালা সবচে জৰুৰী ৰাস্তাটো চাই দিবলৈ কাৰণে কৈ দিছে। ৰিংমা চিলুজি আৰু ৰিংমা ষ্টুডেণ্টছ ইউনিয়ন বা চুকেন ESC হেডকোৱাৰ্টাৰ জামেনিউ ডিষ্ট্ৰিক্টে ৰিচ আউট মিছন টু ট্ৰাভেলাৰ্ছ লগা ভাগ দি ডিমাপুৰ পৰা কহিমা জৰাই দিয়া দুচৰাৱালা ৰাস্তা সবচে নিকলেক্ট কৰি আদি গুডৱিল ভিজিটটো যাইছে। আৰু ইণ্ডিয়াৰ পৰা ইটো লগা পেৰালিম্পিকছ 2024 কেম্পেইন দি 29 মেডেলছ জিতি কিনে শেষ হৈছে। টীম ইণ্ডিয়াৰ পৰা পেৰালিম্পিক গেমছ লগা একটা ছিংগল এডিশ্যন দি এইটো সবচে পহলাবাৰ সবচে ডাঙৰ কামিয়াব হৈছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু বা পেৰিছ পেৰালিম্পিক গেমছ দি ইণ্ডিয়ান কণ্টিনজেণ্ট লগা ডাঙৰ কামিয়াব দি মন খুচি জনাই দিছে। একটা ছচিয়েল মিডিয়া পষ্ট দি প্ৰেচিডেণ্ট বা কৈছে পেৰিছ দি 29 মেডেলছ লগা একটা দো 60 মেডেলছ লগা গিনটিৰে কমচে কম আধা নিচিনাটো ইণ্ডিয়াৰ পৰা এতিয়া ডাক্তি এইটো লগা সবচি 13 গেমস জিতি লৈছে। প্রেসিডেন্ট মমুবা কৈছে যে এই স্পেশাল সময় তাইবা পরিবার খান, কোচ খান, নিউট্রিশনিস্ট আর সব মানুষ আর ইনস্টিটিউশনস জন খানরা দেশ লগা প্যারালিম্পিক্স ভাগ লওয়া খান লগা সাথী খাড়া করেছি, তাই খান মিলাই কিনে তাইবা খুশি মানাই আছে। প্রেসিডেন্ট বা কৈছে যে সব মেডেল জিতিয়া আর টিম ইন্ডিয়া দি দোসরা খেলাড়িয়া খান লগা খিসা দো বার বার কই দি কিনা দুঃখ দিগদার সময় তাই খান লগা নাহারিয়া আত্মা সেলিব্রেট করি বলে কয়েছে। প্রেসিডেন্ট মর্মরা ইদু খিসা খানরা দেশ আর বিশ্ব আমি খান লগা নাও জীবন লগতে মন উঠাই দি বলে আছে বলে কয়েছে। আর আজি ফুজুর লগা নাগামিজ খবর ইমান দি শেষ করে আছি। আপনি খান সব কারণে ভাল দিন হবি।